أَمْ حَسِبْتُمْ أَنْ تُتْرَكُوا وَلَمَّا يَعْلَمِ اللَّهُ الَّذِينَ جَاهَدُوا مِنْكُمْ وَلَمْ يَتَّخِذُوا مِنْ دُونِ اللَّهِ وَلَا رَسُولِهِ وَلَا الْمُؤْمِنِينَ وَلِيجَةً وَاللَّهُ خَبِيرٌ بِمَا تَعْمَلُونَ.
তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে তোমালোকক এনেই এৰি দিয়া হ'ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে তোমালোকৰ মাজৰ কোনে যুদ্ধ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাসূল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰা নাই। আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।